ৰণদীপ আছে নেকি?
ৰণদীপ
অ হেৰি বৌ কি খবৰ?
কোনে কৈছা?
মই ৰাজু।
ৰাজু কোন? মই চিনি পোৱা নাই, মই দিছো বাৰু
দেচোন। তোক তাক দিয়াৰ আগতে মই তোৰ লগত কথা পাতোচোন, তোৰ লগত কথা পাতো অকণ, তই বৌহে মোৰ। শুন গম পাইছ নে, তই মোৰ নিজৰ হয় হয় নহয়? নিজৰ নহয় কেতিয়াও মই তই বুলি নকওঁ, কওঁ নেকি? তেতিয়াহ'লে শুনচোন, জীৱনটো দুখ হয় হয় নহয়? দুখ আৰু সুখ, সুখে দুখে সমে কৃতবা, লাভা লাভ জয়া জয়। তইতো যুদ্ধ কৰিবই লাগিব হয় নহয়? তোৰ মনত তোৰ জীৱনত এনেকুৱা এটা বিপত্তি হৈছে, মই অকলো জ্ঞাত হয় জানো নে? মই অকলো জ্ঞাত হয়, মই অকলো জানো, মই অকলো জানো। তোক মই বহুত মৰম কৰো, তোক মই আজিলৈকে কেতিয়াও দেখা নাই, দেখিছো জানো? তেতিয়া আপুনি বুলি নকবি, তই বুলি কচোন। মই তোক তই বুলি কৈছো, তই কিয় মোক তই বুলি কব নোৱাৰ? মই এটা কথা সুধো, শুন। যেতিয়া বাথৰুমত যেতিয়া যাও, অকলে যেতিয়া ওপৰৰ পৰা শ্বাৱাৰ পৰি আছে, তই যদি তাই বেয়া কাম কৰিছ, তই নিজকে যেতিয়া সুধ, তেতিয়া তই নিজকে কবি নেকি, আপুনি কিয় এনেকুৱা বেয়া কাম কৰিলে, তুমি কিয় এনেকুৱা বেয়া কাম কৰিলা, নে কবি নে তই কিয় এনেকুৱা বেয়া কাম কৰিলি? তই নিজকে সুধিলে তই তোক তই বুলি কবি নে আপুনি বুলি কবি নে তুমি বুলি কবি কচোন? সেইটোৱেতো কথা, তাৰপিছত তোৰ মুখখন মই দেখিছো, অলৰেডি দেখিছো। কাৰণ ইয়াৰ লগত মই তিনি বছৰ চাৰি বছৰ পাঁচ বছৰ আছিলো নহয়, আছিলো নাই? গীটাৰ বজাইছিলো নাই মই গীটাৰ?
তাকেতো মই আপোনাক চিনিবই পৰা নাই, শুনাছো মই এওঁক দিছো ৰ'বচোন, ৰাজু ৰাজু।
নাই নাই, সি মোৰ লগত কথা নাপাতে, সি মোৰ লগত কেতিয়াও কথা নাপাতে, মোৰ লগত কেতিয়াও কথা নাপাতে, সি কেতিয়াও কথা নাপাতে, মোৰ লগত কথা সি কেতিয়াও নাপাতে, মই তোৰ লগতে কথা পাতো, মই তোৰ লগত, ই মোৰ লগত কথা নাপাতে, অ নাপাতে, ই কেতিয়াও মোক মোক ঘৃণা কৰে, সি মোক, সি মোক বিৰাট বেয়া পায়, গতিকে তাক ই মোৰ লগত কেনেকে কথা পাতিব? অ আহিলি, ঐ মনত আছে, মনত আছে, চিগাৰেট ফুকি ফুকি ৰাম খাই খাই কেনেকুৱা লাগিছিলে, ইণ্ডাছৰ 203 ৰুমত কেনেকুৱা লাগিছিলে?
এতিয়া ক'ত আছে তুমি?
মালৰ কেলা, ঘৰৰ ৰুমৰ ভিতৰত সোমাই আছো, ৰুমৰ ভিতৰতে, মই কৈছো ন, মই ৰুমৰ পৰা নোলাওঁ, মই এটা ৰুমৰ ভিতৰত সোমাই আছো, জেলৰ ভিতৰত। সুখে, মই ঘৈণীয়াৰ লগত কথা পাতিছো নহয়, সুখে দুখে সমে কৃতবা, লাভা লাভ জয় জয়। তোৰ একো পাপ নাই, তোৰ পুণ্য নাই, তোৰ যি হৈছে সেইটো হব লগা আছে, তই চাই থাক খালি, তই সাক্ষী হ খালি, চাই থাক কেনেকুৱা লাগিছে জীৱনটো। এই কি নাম আছিলে তাৰ, এই যে কাশ্মীৰী ৰুটি আৰু হেৰি বুজ, তাৰ হেৰিখন যে ৰেষ্টুৰেণ্টখন যে আছিলে এই চুকত,
নহয়
নহয় নহয় নহয় নহয় মুজফৰ, কি নাম আছিল তাৰ নাম, তই যে তাতে যাও যে চুকটোৰ হেৰিটোৰ, তাৰ নামটো কি আছিলে বে, ভাল কি আছিলে তই বেলেগত এইখন আমাৰ ৰেষ্টুৰেণ্ট হেৰিত নাযাওঁ, এই ডাঙৰ হেৰিখন নাযাওঁ, তই যে সন্মুখত তাৰ নামটো আছিলে কি আছিলে ৰা, কাশ্মীৰী ৰুটি আৰু এইটো কি তোৰ এগ আৰু তোৰ টমেট' এইটো বনাই দিয়ে যে তই দুপৰীয়া এইটো 11টা বজাত যে খাওঁগে যায় ৰাতি গোটেই ৰাতিটো শুই থাক, দুপৰীয়ালৈকে শুই থাক, তাৰপিছত তই লাঞ্চ নকৰ, মন আছে? তাৰ নামটো কি আছিলে বে বালটো? বস্তু সকলো মনত থাকে বে। আৰু মনত আছে তই যে তাই গাঁতৰ পাচোন, তাই গাঁতৰ পাতা তাৰ হাতত গল নাই, মইতো কাৰো কিবা কিবা কিবি কৈ দিম, নাই নকওঁ দে, হল মই ইয়াতে আছো, মই আছিলো আৰু সদায় থাকিম, মোৰ মাকী ধৰি থৈছে নাই, মোৰ মাকীজনী ধৰিছে নাই, কোনে কোনে ধৰিছে মোৰ মাইকী, মোৰ মাইকী মোৰ ল'ৰা ছোৱালী কোনোবাই ধৰি থৈছে নহয়, ঐ কি কয় এইটো, কি এইটো কি কয়, কি কয় ৰ এইটো ইংৰাজী শব্দটো কি আছিলে, হা কি আছিলে, কি কয় এইটো ইংৰাজী শব্দটোৱে পাহৰি গৈছো, তোক যে ধৰি থৈ দিয়া পইচা নিদিলে বা কিবা নিদিলে তই পঢ়িব নোৱাৰ, কি কয় শব্দটো কচোন, তইতো ইংৰাজী ভালকে জান, কি কয় কি কয় ৰৈনীয়ৰ মই ঘৈনীয়ৰ লগত কথা পাতো, তোৰ লগত কথা পাতো, তই মদ খাই আছ, যা ঘৈনীয়ৰ লগত কথা পাতো, ঘৈনীয়ৰ দে তোৰ কথা পাতিলো আৰু ঘৈনীয়ৰ দে, নাই নাই ঘৈনীয়ৰক দে, ঘৈনীয়ৰক নাই নাই তাইৰ লগত কথা পাতো, তোৰ লগত কথা পাতিবলৈ নালাগে, তই কি তই ৰজা নেকি খেলা, তই মই বেলেগৰ লগত কথা পাতিলে তোৰ কি হ'ব, তোৰ প্ৰব্লেম কি, তোৰ প্ৰব্লেমটো কি, তোৰ প্ৰব্লেমটো কচোন তই, হা তোৰ প্ৰব্লেমটো কি, তোৰ প্ৰব্লেমটো কি কচোন, নাই 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 নকৰ, দিনত মই ফোন নকৰো, দিনত মই শুই থাকো, এ লাউৰা কেলা, মই মোৰ মোৰ ঘৈণীয়ৰ লগত, মোৰ ঘৈণীয়ৰ লগত, মোৰ বা বৌৰ লগত কথা পাতা, দে দে এইটো কি কয় জানে, এইটো কি, এইটো কি কয় জানে, এই যে ধৰি থৈ যে ডকাইতে যে ধৰি থৈ দিয়ে, ডকাইতে যে ডকাইতে ধৰি থৈ পেলাই তাৰপিছত কিবা শুন, ডকাইতে মানুহ ধৰি পইচা বিচাৰে বা কিবা বিচাৰে, মোৰ পৰা কি বিচাৰিছে জানে, যাতে মই সঁচা কোৱাটো বাদ দিওঁ, তহঁতৰ চন্দ্ৰ যান মিছা, তহঁতৰ পৃথিৱীখন গোলক মিছা, সেইটো কোৱা মই বন্ধ কৰিব লাগে, সেইকাৰণে মোৰ মাইকীজনী ধৰি থৈছে আৰু ল'ৰা ছোৱালীকেইটা ধৰি থৈছে, যাতে মই এইটো কোৱা বন্ধ কৰি দিওঁ, মোক সেইকাৰণে তোৰ ঘৈণীজনৰ লগত কথা পাতা, পতা তই শুনিব নিবিচাৰ, তই সত্য শুনিব নিবিচাৰ, তই কি বাল গীতা লিখিবি বে লাউৰা, 16 অধ্যায়খন জগত অহিতা, ঐ মই কেলা গীতা গোৱাটোৰ অৱতাৰ নহয় তাৰ বাপেকটো কেলা, আহিছো এতে কেলা কটি মাৰিম, গাত মাৰিম জানে, আমেৰিকা যদি মই ভাগি পেলাই মোৰ মাইকী আনিব নোৱাৰো, ত মই মাইকী কেতিয়াও নাপাওঁ, বুজিলি, মই মাইকী আনিবলৈ হলে এক নম্বৰ কথা হ'ল মই আমেৰিকা ভাঙিব লাগিব আৰু আমেৰিকা ভাঙিবলৈ কাৰণে মই চিকাগো ইলিনয়ৰ চিলভাৰ মাৰ্কেটটো ভাঙিব লাগিব চিলভাৰ মাৰ্কেট ইন চিকাগো ইলিনয় কমেক্স চি এম ই গ্ৰুপ তই খালি অকল চিলভাৰ মাৰ্কেট চাই থাকে যিদিনাই চিলভাৰ যেতিয়াই ৰূপ কিনিব নোৱাৰা হৈ যাবি সেইদিনাই গম পাবি যে ইয়াৰ ৰাজুৱে এইটো কৰিলে কাৰণ তাই মোক চেলেঞ্জ দিছে নহয় মোৰ মাইকীজনীয়ে মোক চেলেঞ্জ দিছে তাৰপিছত কৈছে তই ভালচোন তিনিদিনৰ পিছত তাৰপিছত মই কৈছো নহয় মই আৰু বেছিকে বৰষুণ দি দিওঁ নেকি বেছিকে ভূমিকম্প দি দিওঁ নেকি বেছিকে চব আহিছে নে নাই তহঁতৰ দিল্লী তলত কেলা পানীত মই আৰু বঢ়াই দিম কাৰণ যজ্ঞ এখন পাতি দিছো নহয় কেলা মোৰ যি খুচি হয় তাকে কৰো তই মোক এটা বেয়া কাম কৰালি তই প্ৰথমবাৰৰ কাৰণে মোক মদ খোৱালি সেইটো তোৰ ডাঙৰ পাপ প্ৰথম দিনা তই নাগিন লেকত গৈ মোক মদ খুৱাইছ খুৱাইছ নাই ক নাগিন ক্লাবত গৈ প্ৰথমে তই মোক জিন খুৱাইছ খুৱাইছ নাই ক ইউ আৰ দ্য পাৰ্ট অফ দ্য গেম দিছ ইজ দ্য হোল ষ্টৰি দিছ ইজ দ্য অল দিছ ইজ নাথিং বাট দ্য ফাকিং বিগ মুভি এণ্ড ইউ আৰ প্লেয়িং ইউৰ পাৰ্ট ইউ হেভ টু make me drink alcohol at Nagin Lake. Yes or no? Yes or no? তাৰ আগতে মই মদ খাইছিলো নেকি খাইছিলো তই মোক নাগিন ক্লাবত গৈ মদ খুৱাইছ খুৱাইছ নাই কোৱাত একদম স্মল একেবাৰে সৰু এটা লোৱা বুলি হা খুৱাইছিলি নাই ক মই শুন চা বুবুলে মোক ঘৰৰ পৰা খেদি দিছে দলি ঘৰ ৰুমৰ পৰা নোলালে দলিৰ মুখখন নেদেখিলো মই তই মোক এটা সৰু জিন খুৱাইছিলি নে নাই ক নাগিন ক্লাবত ক খুৱাইছিলি নাই খুৱাইছিলি নে নাই ক তই সঁচা কথা কবি মোৰ আগত মিছা কথা কেতিয়াও নকবি কাৰণ মই দেৱ আৰু দেৱ মহাদেৱ মোলা হো বন্দাৰি কৰ্তা মো পেন কি সৱাৰী বোলে নাথ ৰে মই তহঁতক 820টা এপিছড দেখুৱাই দিছো নহয় মই কেনেকুৱা হয় মুঝে ঢুন্ড মাত কে পেচান আৰু সেইটো কাম কৰিবৰ কাৰণে তই এটা এক্টিং কৰিছ এইটো কৰিছ নাই তই যেতিয়া এক্টিং কৰিছ মোৰ লগত যেতিয়া আছ গতিকে তোৰ মোক চোতা হোৱাৰ চান্স বহুত বেছি হয় নহয় হয় নে নহয় ক যা নহয় মই এক্টিং কৰি আছো মই কি মই এক্টিং কৰিব নোৱাৰো মই এক্টিং কৰিব পাৰো নোৱাৰো কচোন ঐ অটো মই এক্টিং কৰিব পাৰ এই হাৰাম দাদা এইটো কি গিয়াছ গিয়াছক মই ফোন কৰিলে গিয়াছে থৈ দিয়ে ফটো সি আমেৰিকাত গৈছে চুৰে সি মোৰ ঘৰত নাহিলে মই তেতিয়া তাতে আছিলো হাৰাম দাদা গিয়াছ কেলা গৰিয়া মৰিয়া পিতলৰ টৌ কেলা গৰিয়াই কাছাখাই কটৌ কটৌ তাক কৈ দিবি তোৰ যে বন্ধুটো কি বোকা হাতৰ গৰিয়া জেঠ তোলৰ কথা নাপাওঁ ঘৈণীয়েক দে নহ'লে মই থৈ দিওঁ নহ'লে তই থৈ দে ফোনটো
মাছুদ
মাছুদ অ মাছুদে কাৰ হৈ ফোন কৰিছে জাননে মই কওঁ অতুল বুঢ়া হৈ ফোন অতুল মই যেতিয়া কৈছিলো অতুলৰ মুচিলাল চিঙিম মাছুদে তাৰ ঘৰৰ পৰা এইটো কি নাম অতুল বৰাই গৈ মাছুদৰ ঘৰ ওলাইছেগে বুজিছ নাই অতুল বৰাই বহুত ভয় লাগি গৈছে মই কৈছো তাক মাৰিম আৰু তাক হেৰি অতুল বৰাই গৈ মাছুদৰ ঘৰ ওলাইছে আৰু মাছুদে মোক ফোন কৰিছে সুধিবি মাছুদক কেলা খুলিবি অতুল বৰা কৰো মই কৈছো ন অতুল বৰা হিমন্ত কেলা নৰাধাম মোদী মোৰ পৰা বাচিব নোৱাৰে বুজিছ ন মই এনেকুৱা এটা বস্তু মই ওলাম নহয় যিদিনাই কম এক্সৰ চিলভাৰ মাৰ্কেট বাগিব ইন চিকাগো ইলিনয় চিকাগো ইলিনয় মাই পোৰ্ট অফ এণ্ট্ৰি ৱাজ চিকাগো ইলিনয় ইন 1993 on 27th of August at 4:35 p.m. I arrived in the United States of Satanic Demonic Pornographic America at Chicago, Illinois. That's the day. My birth was in 1966 when they destroyed the silver in 1965. Removed the silver from the monetary system. Tadmasya mulam artham. যেতিয়া ভাঙিছে এইকাৰণে আহিছো গোটেই বগা মাৰি পেলাম কেলা মই কল কি নহয় কেলা তাৰ বাপেকটোম হৈ পগলা আমাৰ মদাৰী তাৰ তইহে মোক কৰিছ মদাৰী মইতো মদাৰী হোৱা নাছিলো নহয় হৈছিলো নেকি তয়ে জুই কুৰা জ্বলাইছ কেলা তয়ে জ্বলালি জুই জাননে আচল জুই জ্বলাইছ তই কেলা নাগিন লেখত নাগিন মানে কি সাপ সাপ হয় নহয় মই ডিঙিত সাপ পিন্ধো তই নাগিন ক্লাবত মোক জুই জ্বলাইছ কেলা মদ খুৱাই জ্বলাইছ নে জ্বলাইছ এতিয়া চা তাৰ তাৰ ৰিপাৰকেশ্যনটো কি হয় লাৰা নেক্সট 7 years চা মই কি কৰো তেনে এনে এটি গধূলিতে মোৰ বজাৰ নহয় আৰু এটা কিবা এটা গান আছিল নে কি আছিল আৰে আমি যে বজাইছিলো নহয় ভাল আৰে চাউচান চব চুইং চাউচান চব চুইং পগলাৰ লগত কথা পাতি কেনেকুৱা লাগে বে ৰাম দাদা এইটো সঞ্জয় পুৰোহিত সি মোক ব্লক কৰিছে তাক কৈ দিবি কেলা তাক ধৰি মই গৈ তাৰ লগত কাৰ লগত চুদা চুদি কৰাম জানে কি নাম ব্লেক মাষ্টাৰ ব্লেক মাষ্টাৰ বুলি এজনী আছে নে আমেৰিকাত এই তাই আছে এতিয়া হেৰি কি কয় বেড মিনিষ্টাৰ টাউনশ্বিপত Sanjay Purohit and Black Master will have sex. I'm going to make it happen in front of me. Chala. So, upat kori, upat, upat. Enekwa upat kori, enekwa upat kori, kuno manu ehi jibonat, tohate ketiyao dekha nasili, ketiyao dekhiba numa, mokajna bontas zar bosara, pishat ebar ebar ahon kella moya. আৰু ট্ৰিগাৰ এটা লাগে ট্ৰিগাৰ ইন নাগিন লেক ইন 1985 ইউ পুল দ্য পাকিং ট্ৰিগাৰ ডিডন্ট ইউ ডিডন্ট ইউ টেল মি This call's recorded will be published at borthakur.com. You pulled the trigger in 1985 in the month of September, October. It's a little bit getting colder. It's a big, look, there's a big deck over there. Overlooking the Dal Lake, over the water, there's a big table. You and I sit together. You took a rum or whiskey or whatever, and you gave me a gin with lime cordial. Remember it? Speak! Speak! Yes or no?
No.
You gave me a lime cordial gin in the Nagin Club. Yes or no? That's the first time I drink alcohol. Do you remember it? 1985. September, October.
Maybe October. It's getting cold over there.
Kokava khelu. মন যদি ডাওরিয়া মুকলিলে বলা, মই সকলো এই গোটেই বিশ্বত 8 বিলিয়ন পিপল, তহঁতৰ 8 বিলিয়ন পিপল মই মুকলিলে লৈ যাম, অকলে এটা মানুহে লৈ যাম, এটা মানুহ যিটোক তই লাইম কৰ্ডিয়েল কোৱাইছিলি, দেটছ দ্য ফাকিং ট্ৰিগাৰ, মই কৰি আছো এইটো, তই চিন্তা নকৰ, চিন্তা নকৰ, মই কৰি আছো এইটো, মই কৈছো ন, মই কৰিমে এইটো, ইয়াক মোক ৰখাব কোনেও নোৱাৰে, ইয়াতে এই বিশ্ব ব্ৰহ্মাণ্ড অন দিছ ফাকিং ফ্লেট আৰ্থ ৱেৰ দা চিলভাৰ ইজ মানি, নোবডি কেন ষ্টপ মি টু মেক দিছ 8 বিলিয়ন পিপল মুকলিলে বোলা কোকবা খেলো, খেলুৱাই দিম তহঁতক, তহঁতে বিচাৰি আছে নে কলকি, কলকি নাই কেলা, তাৰ বাপেকটো কেলা মাছো দে, মই না চমান গাম না পামান গাবাই, শুনিবি মোৰ দমৰ, শুনিবি শুনিবি মা শুনাই দি, শুন শুন এৰা শুন, শুনিবি যা, এইটো শুনাই মই অফ কৰি থৈ দিম ফোনটো, শুনিলি যা, চা